এয়া আকাশবাণী গুৱাহাটী, পুৱাৰ উজনি অসমৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নুমলীগড় শোধনাগাৰত অসম বায়ো ইথানল প্ৰাইভেট লিমিটেডৰ উদ্যোগত বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰা প্ৰকল্পটো পৰিদৰ্শন কৰে। ডঃ শৰ্মাই লগতে শোধনাগাৰত কৰ্মৰত আৱাসীসকলৰ বাবে ধনশিৰি নগৰ নামৰ নৱনিৰ্মিত টাউনশ্বিপখনো উদ্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত নুমলীগড় শোধনাগাৰ প্ৰাংগণতে মন্ত্ৰী, সাংসদ, বিধায়ক আৰু উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰা দেশৰ ভিতৰতে প্ৰথমটো প্ৰকল্পৰ উদ্বোধন আৰু নুমলীগড় শোধনাগাৰৰ পৰিৱৰ্তিত প্ৰকল্পসমূহৰ বিষয়ত আলোচনা কৰা হয়। বৈঠকত লগতে অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ সন্দৰ্ভতো আলোচনা কৰা হয়। ডঃ শৰ্মাই সাংবাদিকৰ আগত কয় যে 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া নুমলীগড়ৰ ইথানল প্ৰস্তুতকাৰী প্ৰকল্পৰ সফলতাই ৰাজ্যখনত অনাগত দিনত এনেধৰণৰ বহু উদ্যোগ স্থাপনৰ বাট মুকলি কৰিব। দ্বিতীয় এডভান্টেজ আছামত নুমলীগড় শোধনাগাৰ লিমিটেডে ৰাজ্যখনৰ কেইবাটাও স্থানত নতুন উদ্যোগ স্থাপনৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ভিতৰত কামৰূপত 650 কোটি টকা ব্যয় সাপেক্ষ এটা প্ৰকল্প ৰূপায়ণ কৰা হ'ব। ডঃ শৰ্মাই ইয়াৰ পূৰ্বে বোকাখাট সমজিলাৰ আৱৰ্ত ভৱনত, কিছুদিন পূৰ্বে গোলাঘাট জিলাৰ পানবাৰীৰ কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ শিবিৰত গ্ৰেনেড বিস্ফোৰণত আঘাতপ্ৰাপ্ত 3 গৰাকী জোৱানক সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি জিলাখনত কেইবাটাও উন্নয়নমূলক প্ৰকল্পও উদ্বোধন কৰে। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কুইৰ সভাপতিত্বত জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ত কালি পথ সুৰক্ষা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত বিগত মাহত সংঘটিত দুৰ্ঘটনাসমূহৰ কাৰণবোৰ বিতংকৈ পৰ্যালোচনা কৰাৰ লগতে পথ দুৰ্ঘটনা ৰোধৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ সন্দৰ্ভত আলোচনা কৰা হয়। সভাত জিলা আয়ুক্তগৰাকীয়ে পথ সুৰক্ষা সম্বন্ধীয় নীতি নিৰ্দেশনাসমূহ জিলাখনত কঠোৰভাৱে বলবৎ কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। বৈঠকত ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত জয় বিকাশ, অতিৰিক্ত জিলা আয়ুক্ত বিৰাজ বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক অতুল কুমাৰকে ধৰি লোকনিৰ্মাণ, শিক্ষা, যান বাহন শাখা, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আদি বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে। অসমীয়া সাহিত্য সংস্কৃতিলৈ উল্লেখনীয় বৰঙণি আগবঢ়োৱা নামৰূপ শাখা সাহিত্য সভাৰ নৱনিৰ্মিত ভৱনটো কালি সাংসদ ৰামেশ্বৰ তেলী আৰু নাহৰকটীয়া বিধায়ক তৰংগ গগৈয়ে উদ্বোধন কৰে। এই নৱনিৰ্মিত ভৱনে অনাগত সময়ত সাহিত্য, সংস্কৃতি তথা সমাজৰ উন্নয়নৰ হকে কৰা কাম কাজসমূহ আগবঢ়াই নিয়াত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। শ্ৰোতাৰ আদৰৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি 78 বছৰত ভৰি দিছে। এই উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি পুৱা 9:30 বজাত বিভাগটোৰ লবিত কেইবাগৰাকীও প্ৰয়াত সহকৰ্মী আলোকচিত্ৰ স্থাপন কৰিব। প্ৰয়াত সহকৰ্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰকেইখন আজি আনুষ্ঠানিকভাৱে অনাৱৰণ কৰা হ'ব। 80 সপ্ততিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি দিনৰ 10 বজাত গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিষয়ৰ কুইজৰ বিজয়ীসকলৰ লগতে ভালেকেইগৰাকী প্ৰাক্তন সতীতৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠিত হ'ব। আজি সন্ধিয়া 6:30 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত উপজা দিনৰ সুবা শীৰ্ষক এটা সংগীতানুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিলীপ দাসৰ গীত আৰু আলাপ, দম্বৰধৰ পাঠক আৰু জবা দাসৰ লোকগীত, উৎপল বৰাৰ মেণ্ডলিন বাদন আৰু ৰঙিয়াৰ সমন্বয় কলাকেন্দ্ৰৰ শিল্পীসকলৰ নৃত্যানুষ্ঠান পৰিৱেশন কৰা হ'ব। প্ৰতিষ্ঠা দিৱসৰ প্ৰাক সন্ধিয়া আকাশবাণী গুৱাহাটীৰ কক্ষসমূহৰ দুৱাৰমুখ কালি ৰং বিৰঙী বেলুনেৰে সজাই তোলাৰ লগতে সন্ধিয়ালৈ আলোকসজ্জাৰ ব্যৱস্থা কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটীৰ প্ৰাচীৰ পত্ৰিকা আকাশী স্পন্দনৰ 6ষ্ঠ বৰ্ষৰ 1ষাদশ সংখ্যা আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব। আকাশী স্পন্দনৰ এইবাৰৰ সংখ্যা গণশিল্পী দিলীপ শৰ্মাৰ জন্ম শতবৰ্ষ বিশেষ সংখ্যাৰূপে প্ৰকাশ কৰা হ'ব। আজিৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিবিধ ভাৰতী শাখাত অসমীয়া অনুষ্ঠানৰ প্ৰচাৰ পুনৰ আৰম্ভ কৰিব। ইয়াৰ উপৰিও আজিৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰই 7দিনীয়া নাট মহোৎসৱৰ আয়োজন কৰিছে। নাট শৃংখলত আজি সূৰ্যৰ পৰিচালনাত ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰাৱণ শীৰ্ষক নাটকখন প্ৰচাৰ কৰিব। আজিৰ উপজা দিনৰ সভা অনুষ্ঠানটো কেন্দ্ৰৰ মহাবাহু শাখাত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। এই পোনপটীয়াকৈ প্ৰচাৰৰ বাবে আমাৰ আজি সন্ধিয়া 7:10 বজাত প্ৰচাৰ হ'বলগীয়া অসমীয়া বাতৰি সন্ধিয়া 6:20 বজাত প্ৰচাৰিত হ'ব। কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনৰ বিশেষভাৱে সক্ষম ব্যক্তি বিভাগে 3টা শাখাত বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ কাৰণে নিৰ্ধাৰিত বৃত্তিৰ বাবে আবেদন বিচাৰিছে। এই আবেদন ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেল www.scholarship.gov.inত জমা দিব লাগিব। আবেদনকাৰী ছাত্ৰ ছাত্ৰীৰ 40% শাৰীৰিক অক্ষমতা প্ৰমাণ পত্ৰ থকাৰ লগতে পৰিয়ালৰ মুঠ বাৰ্ষিক আয় 2.5 লাখ টকাতকৈ কম হ'ব লাগিব। প্ৰাৰ্থীৰ আধাৰ নম্বৰ অথবা পিতৃ মাতৃৰ বেংক একাউণ্ট থাকিব লাগিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।